আকাশবাণী গুৱাহাটী সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই ভাস্বতী চক্ৰৱৰ্তী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, হাইলাকান্দি আৰু কাছাৰত মহিলা উদ্যমিতা আঁচনিৰ অধীনত মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাৰ চেক বিতৰণ, জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত 12 ডিচেম্বৰত আদালতত এছ আই টিৰ অভিযোগনামা দাখিল, ৰাজ্যৰ 28 গৰাকী সাহিত্যিকলৈ 2025-2026 বৰ্ষৰ সাহিত্য বঁটা আৰু সাহিত্য পেঞ্চন ঘোষণা আৰু বিশাখাপট্টনমত অনুষ্ঠিত এদিনীয়া ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেলত ভাৰতক জয়ৰ বাবে দক্ষিণ আফ্ৰিকাৰ 271 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। মহিলা আত্মসহায়ক গোটৰ সদস্যক গ্ৰাম্য উদ্যোগী হিচাপে গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰে আৰম্ভ কৰা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অংশ হিচাপে মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই আজি হাইলাকান্দি আৰু কাছাৰৰ মহিলাসকলৰ মাজত চেক বিতৰণ কৰে। হাইলাকান্দিৰ প্ৰায় 18,000 মহিলাক 10,000 টকাৰ প্ৰাৰম্ভিক পুঁজিৰ চেক বিতৰণ কৰা হয়। এই উপলক্ষে অনুষ্ঠিত জনসভাত ড শৰ্মাই কয় যে এই পৰ্যন্ত উদ্যমিতা আঁচনিৰ অধীনত ৰাজ্যৰ 12 লাখ মহিলাক 10,000 টকাকৈ দিয়া হৈছে আৰু ৰাজ্যৰ 50টা বিধানসভা সমষ্টিত এই আঁচনি ৰূপায়ণ কৰা হৈছে। এই টকা মহিলাসকলে ভাল কামত ব্যৱহাৰ কৰিছে বুলি তেওঁ উল্লেখ কৰে। তেওঁ কয় যে ৰাজ্য চৰকাৰে অসমৰ 40 লাখ মহিলাক লাখপতি বাইদেউ হিচাপে গঢ়ি তোলাৰ লক্ষ্য লৈছে। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী ড শৰ্মাই কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন জনকল্যাণমূলক আঁচনিৰ কথা উল্লেখ কৰে। বৰ্তমানৰ ৰাজ্য চৰকাৰে মধ্যবিত্তসকলৰ বাবে কাম কৰি আহিছে বুলি তেওঁ উল্লেখ কৰে। জনসাধাৰণৰ সুবিধা হোৱাকৈ হাইলাকান্দি অসামৰিক চিকিৎসালয়ত এটা MRI মেচিন সংস্থাপন কৰা হ'ব বুলিও মুখ্যমন্ত্ৰী ড শৰ্মাই জানিবলৈ দিয়ে। চেক বিতৰণ কাৰ্যসূচীত অংশ লোৱাৰ পূৰ্বে মুখ্যমন্ত্ৰী ড শৰ্মাই পুৰণি হাস্পতাল পথত ভাৰত কেশ্ৰী ড শ্যামাপ্ৰসাদ মুখাৰ্জীৰ এটা প্ৰতিমূৰ্তি স্থাপনৰ শিলান্যাস কৰে। হাইলাকান্দিৰ পাছত তেওঁ কাছাৰ জিলাৰ ধলাই বিধানসভা সমষ্টিৰ বৰজালেঙা খেলপথাৰত উদ্যমিতা আঁচনিৰ অধীনত 20,000ৰো অধিক মহিলাক চেক প্ৰদান কৰে। এই উপলক্ষে আয়োজিত জনসভাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মহিলাসকলে এই ধন ভাল কামত বিনিয়োগ কৰিলে পৰৱৰ্তী সময়ত 50,000 টকালৈকে সাহায্য লাভ কৰিব। ধলাই বিধানসভা সমষ্টিৰ 3,000 মহিলাক নতুনকৈ অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত কৰা হ'ব বুলিও তেওঁ ঘোষণা কৰে। অহা 1 জানুৱাৰীৰ পৰা ছাত্ৰীসকলৰ দৰে ছাত্ৰসকলকো আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব বুলি তেওঁ জনায়। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰী ড শৰ্মাই বৰাকত উদ্যোগী সৃষ্টিৰ বাবে শীঘ্ৰে এখন বিনিয়োগ সন্মিলনৰ আয়োজন কৰা হ'ব বুলি উল্লেখ কৰে।
ধলাই সমষ্টিৰ 20,000 মহিলাক মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিলো। অহাকালি উদাৰবন সমষ্টিত বিতৰণ কৰিম আৰু এক প্ৰকাৰ বৰাক ভেলীত আৰু 15-20 দিনৰ ভিতৰত চব মহিলাই এই টকা পাই যাব।
অহা 21 ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত আজি আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং, নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ, ডিব্ৰুগড় জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক অভিজিত দিলীপ গৌৰৱকে ধৰি জ্যেষ্ঠ চৰকাৰী তথা প্ৰশাসনিক বিষয়াসকলে সুৰক্ষাজনিত সকলো বিষয়ৰ লগতে অন্যান্য প্ৰস্তুতিৰ বুজ লয়। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে 21 ডিচেম্বৰত ডিব্ৰুগড়ৰ নাহৰকটীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত নামৰূপত অসম ভেলী ফাৰ্টিলাইজাৰ্ছ এণ্ড কেমিকেল কোম্পানী লিমিটেডৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ এই উপলক্ষে আয়োজিত এখন ৰাজহুৱা সভাতো ভাষণ দিব। নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈয়ে প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ সকলো দিশৰ পৰা সফল কৰি তুলিবৰ বাবে প্ৰতিটো বিভাগৰ বিষয়াসকলক নিজ নিজ দায়িত্ব অৰ্পণ কৰিছে। বিধায়কগৰাকীয়ে বিভাগীয় বিষয়াসকলৰ সৈতে কাম কাজৰ অগ্ৰগতি তদাৰক কৰি আছে বুলি জানিবলৈ দিয়ে। ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ বিশেষ তদন্তকাৰী গোটে 12 ডিচেম্বৰত আদালতত অভিযোগনামা দাখিল কৰিব। বিশেষ তদন্তকাৰী গোটৰ মুৰববী তথা বিশেষ সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তাই আজি উলুবাৰীত থকা CID কাৰ্যালয়ত এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত 18/2025 নম্বৰত এটা গোচৰ ৰুজু হৈছিল। এই গোচৰৰ তদন্ত প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত বুলি তেওঁ উল্লেখ কৰে। অভিযোগনামাৰ জৰিয়তে গোচৰৰ সকলো তথ্য আদালতত দাখিল কৰা হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে। ঘটনা সন্দৰ্ভত বৰ্তমানলৈকে 7 জন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে এই পৰ্যন্ত 300ৰো অধিক লোকৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে বুলি তেওঁ কয়।
কেছটোৰ তদন্ত প্ৰায় আমি চূড়ান্ত পৰ্যায়ত আহি পাইছো। আমি অহা 12 ডিচেম্বৰত কেছটোৰ চাৰ্জশ্বীট আদালতৰ সন্মুখত দাখিল কৰিম। বাকী সবিশেষ আমি আদালতত যেতিয়া চাৰ্জশ্বীট দিম তাত গোটেইখিনি তথ্য থাকিব। জানে যে আমি 7 জন মানুহক এৰেষ্ট কৰিছিলোঁ আৰু সাক্ষী হিচাপে আমি এতিয়ালৈকে 300ৰো অধিক মানুহৰ সাক্ষ্য গ্ৰহণ কৰিছোঁ। চাৰ্জশ্বীট বৰ্তমান এখনে দিয়া হ'ব, 18/2025 কেছটোত চাৰ্জশ্বীট দাখিল কৰা হ'ব।
ৰাজ্যৰ জাতীয় জীৱনৰ এগৰাকী পুৰোধা ব্যক্তি হোমেন বৰগোহাঁইৰ জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি কাইলৈ 2025 বৰ্ষৰ সাহিত্যিক পেঞ্চন আৰু বঁটা প্ৰদান কৰা হ'ব। কাইলৈ কটন বিশ্ববিদ্যালয়ত আয়োজিত এটা অনুষ্ঠানত এই বঁটা আৰু পেঞ্চন প্ৰদান কৰা হ'ব। এইবাৰ মুঠ 18গৰাকী সাহিত্যিকে সাহিত্য বঁটা লাভ কৰাৰ লগতে 10গৰাকী সাহিত্যিকলৈ সাহিত্য পেঞ্চন আগবঢ়োৱা হৈছে। দিনৰ 11 বজাত হ'বলগীয়া এই অনুষ্ঠানত মন্ত্ৰী ডাঃ ৰণোজ পেগু মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। 2025 বৰ্ষৰ সাহিত্য বঁটা লাভ কৰাসকলৰ ভিতৰত ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী, ডঃ সূৰ্যকান্ত হাজৰিকা, কিশোৰী মোহন দাস, অপৰ্ণা কোঁৱৰ, আশুতোষ দাস, গুৰমাইল সিং, সুবৰ্ণা শইকীয়াকে ধৰি আন কেইবাগৰাকীও সাহিত্যিক আছে। সাহিত্যিকসকলক বঁটাৰ লগতে 50,000 টকা প্ৰদান কৰা হ'ব। ইপিনে সাহিত্য পেঞ্চন লাভ কৰাসকলে প্ৰতিমাহে 8,000 টকাকৈ লাভ কৰিব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ঐতিহাসিক অসম আন্দোলনৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি প্ৰতি বছৰৰ দৰে এইবাৰো 10 ডিচেম্বৰত ৰাজ্যজুৰি শ্বহীদ দিৱস পালন কৰা হ'ব। এই উপলক্ষে গুৱাহাটীৰ বৰাগাঁৱৰ নৱনিৰ্মিত শ্বহীদ স্মাৰক ক্ষেত্ৰত কেন্দ্ৰীয় কাৰ্যসূচীৰ আয়োজন কৰা হ'ব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সেইদিনা গুৱাহাটীৰ বৰাগাঁৱত অসম আন্দোলনৰ শ্বহীদসকলৰ স্মৃতিত নিৰ্মাণ কৰা শ্বহীদ স্মাৰক ক্ষেত্ৰ উদ্বোধন কৰিব। এই অনুষ্ঠানৰ বাবে ৰাজ্য চৰকাৰে প্ৰস্তুতি পূৰ্ণগতিত অব্যাহত ৰাখিছে। মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত, ৰূপেশ গোৱালাই আজি স্মাৰক ক্ষেত্ৰত সংশ্লিষ্ট বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈ অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লয়। শ্বহীদ দিৱসৰ কাৰ্যসূচীত অংশ লোৱা ৰাইজৰ যাতায়াত, স্বাস্থ্যসেৱাৰ লগতে অন্যান্য অত্যাৱশ্যকীয় সুবিধাসমূহৰ সঠিক ব্যৱস্থা নিশ্চিত কৰিবলৈ তেওঁলোকে বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে। জিলা আৰু সমজিলা মুখ্য কাৰ্যালয়সমূহতো সকলো স্তৰত ৰাইজৰ সক্ৰিয় অংশগ্ৰহণেৰে শ্বহীদ দিৱস পালন কৰা হ'ব বুলি মন্ত্ৰী অতুল বৰাই প্ৰকাশ কৰে। দলিত তথা অনুসূচিত জাতিৰ লোকসকলৰ ন্যায়ৰ বাবে জীৱন উচৰ্গা কৰা ভাৰত ৰত্ন সন্মানেৰে সন্মানিত ডঃ ভীমৰাও আম্বেদকাৰৰ মৃত্যুতিথি আজি পশ্চিম যোৰহাটৰ টিয়কত পালন কৰা হয়। যোৰহাট জিলা অনুসূচিত জাতি মৰ্চাৰ উদ্যোগত সৰুহোজ গাঁৱৰ ৰংগমঞ্চত এই দিৱসৰ কাৰ্যসূচীত শ্ৰী শ্ৰী মায়ামৰা পুৰণি মাটি সত্ৰৰ সত্ৰাধিকাৰ ভৱনান্দ দেৱগোস্বামী, খুটিয়াপুটা মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ উপস্থিত থাকে। অনুষ্ঠানত প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীৰ লগতে প্ৰাক্তন বিধায়িকা সুশীলা হাজৰিকা, অনুসূচিত জাতি মৰ্চাৰ অসম প্ৰদেশৰ উপসভাপতি মৃদুপৱন দাসো উপস্থিত থাকি ডঃ আম্বেদকাৰৰ জীৱন, কৃতি, সংঘৰ্ষৰ বিষয়ে আলোকপাত কৰে। আজিৰ এই সভাত কেইবাগৰাকী ব্যক্তিয়ে আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে। বিশ্বনাথ জিলাৰ বিহালীত সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ উদ্যোগত ডঃ বি আৰ আম্বেদকাৰৰ মহাপৰিনিৰ্বাণ দিৱস উদযাপন কৰা হয়। জালুকবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত আধুনিক ভাৰতৰ যুগদ্ৰষ্টা ডঃ আম্বেদকাৰৰ সপ্তদশ মহাপৰিনিৰ্বাণ দিৱস বিশ্বনাথ জিলা সমিতিৰ সহযোগত পালন কৰা হয়। পুৱা পতাকা উত্তোলন, বি আৰ আম্বেদকাৰ আৰু শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ পাছত ভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। ইয়াৰ পিছতে অনুষ্ঠিত মুকলি সভাত বাবুল কুমাৰ মেথিক ডঃ বি আৰ আম্বেদকাৰ বঁটা প্ৰদান কৰা হয়। অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ নিৰ্দেশমৰ্মে হোজাই জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত জিলাখনৰ সদৰ শ্ৰীমন্ত শংকৰদেৱ নগৰত অহা 13 ডিচেম্বৰত ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হৈছে। এই লোক আদালতৰ জৰিয়তে ন্যায়িক আদালতত আপোচযোগ্য বিভিন্ন ফৌজদাৰী, দেৱানী, পাৰিবাৰিক, মটৰ দুৰ্ঘটনাৰ দাবী, যান বাহন সম্পৰ্কীয় গোচৰ, ন্যায়াধিকৰণৰ গোচৰ, চেক বাউন্স গোচৰ, ৰাজহ সংক্ৰান্তীয় গোচৰ আদিৰ দ্ৰুত নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি বেংকৰ ঋণ, বীমা সম্পৰ্কীয় গোচৰ, টেলিফোন বিল, বিজুলী মাচুল সম্পৰ্কীয় বিবাদ নিষ্পত্তিৰো ব্যৱস্থা কৰা হৈছে। এই ক্ষেত্ৰত বেংক, বীমা কোম্পানী, বি এছ এন এল, এ পি ডি চি এলৰ শাখাসমূহক সংশ্লিষ্ট পক্ষৰ সৈতে আগতীয়া পৰামৰ্শৰ বৈঠকত অনুষ্ঠিত কৰিবলৈ হোজাই জিলা আইন সেৱা প্ৰাধিকৰণৰ তৰফৰ পৰা নিৰ্দেশ দিয়া হৈছে। ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত চলি থকা তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ আজি বিশাখাপট্টনমত অনুষ্ঠিত অন্তিমখন খেলত দক্ষিণ আফ্ৰিকাই প্ৰথমে বেট ধৰি ভাৰতক জয়ৰ বাবে 271 ৰানৰ লক্ষ্য বান্ধি দিছে। দক্ষিণ আফ্ৰিকাই 47 অভাৰ 5টা বলত আটাইকেইটা উইকেট হেৰুৱাই 270 ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ কুইণ্টন ডিককে 106 আৰু টেম্বা বাবুমাই 48 ৰান সংগ্ৰহ কৰে। ভাৰতৰ কুলদীপ যাদৱ আৰু প্ৰসিদ্ধ কৃষ্ণাই 4টাকৈ উইকেট দখল কৰে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিসমূহ চমুকৈ পুনৰ এবাৰ। হাইলাকান্দি আৰু কাছাৰত মহিলা উদ্যমিতা আঁচনিৰ অধীনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চেক বিতৰণ, জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত 12 ডিচেম্বৰত আদালতত এছ আই টিৰ অভিযোগনামা দাখিল, ৰাজ্যৰ 28 গৰাকী সাহিত্যিকদৈৰ 2025-26 বৰ্ষৰ সাহিত্য বঁটা আৰু সাহিত্য পেঞ্চন ঘোষণা, আৰু বিশাখাপট্টনমত অনুষ্ঠিত এদিনীয়া ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেলত ভাৰতক জয়ৰ বাবে দক্ষিণ আফ্ৰিকাৰ 271 ৰানৰ লক্ষ্য নিৰ্ধাৰণ। আমাৰ এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 বজাত।